ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
প্ৰভু যীশুৱে কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহ, মই তোমালোকক জিৰণি দিম। যীশুৱে এইদৰে সদায়ে দুখ যাতনা আৰু কষ্টৰ গধুৰ ভাৰত কক বকাই থকা লোকসকলক শান্তি আৰু জিৰণি দিয়াৰ প্ৰতিশ্ৰুতিৰে তেওঁৰ ওচৰলৈ মাতি আছে। কেতিয়াও মিছা নোকোৱা এই ঈশ্বৰে আজিও এইদৰে দুবাহু মেলি বাট চাই ৰৈ আছে। যিকোনো লোকেই তেওঁৰ ওচৰলৈ আহি জীৱনৰ শান্তি আৰু জিৰণি লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা, এই নিমন্ত্ৰণক আপুনি গ্ৰহণ কৰি তেওঁক নিজকে সমৰ্পণ কৰিব পাৰিব। তেওঁৰ এই নিমন্ত্ৰণ আৰু প্ৰতিজ্ঞাসমূহত নিৰ্ভৰ কৰি এটা নতুন জীৱনৰ পথত অগ্ৰসৰ হ'বলৈ আহক। আজিৰ এই বাইবেল শিক্ষা শুনো।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আন্তৰিক নমস্কাৰ জনাই আৰম্ভ কৰিবলৈ লৈছো ঈশ্বৰৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান। আজিৰ অনুষ্ঠানত আমি ইয়োবৰ পুস্তকৰ 42 নম্বৰ অধ্যায়ৰ আলোচনা কৰিম আৰু এইটোৱেই হ'ব ইয়োবৰ পুস্তকৰ শেষ অধ্যায়। এই অধ্যায়তে আমি দেখিবলৈ পাম যে ইয়োবে তেওঁৰ আগৰ গৰ্ব আৰু অহংকাৰৰ ভাৱ এৰি নম্ৰ মনে অনুশোচনাৰে ঈশ্বৰৰ হাতত নিজকে শুধাই দিছে আৰু ঈশ্বৰেও ইয়োবক নিজৰ হাতত তুলি লৈছে আৰু তেওঁৰ সকলো দুখ যন্ত্ৰণা দূৰ কৰি তেওঁক পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাই নহয় বৰং তাতকৈও তেওঁৰ অৱস্থা আৰু বেছি উন্নত কৰি তেওঁ যি যি হেৰুৱাইছিল সেই সকলোকে দুগুণ কৰি উভতাই দিয়ে। এই বিষয়ে আজি আমি বহলভাৱে জানিবলৈ পাম। আজিৰ অনুষ্ঠানৰ আগতে আমি ইয়োবৰ জীৱনৰ বিষয়ে যিমানখিনি কথা আলোচনা কৰিলো প্ৰতিটো আলোচনাত ইয়োবৰ জীৱনৰ বৈশিষ্ট্যৰ বিষয়ে একো একোটা নতুন নতুন শিক্ষা আমি পাই আহিছো আৰু প্ৰতিটো শিক্ষাই আমাৰ নিজৰ নিজৰ জীৱনত একো একোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি আমি আশা কৰিছো। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠানবোৰ নিয়মিতভাৱে শুনি আহিছে নে নাই? আৰু যদিহে শুনি আহিছে তেনেহ'লে এই বিষয়ে আপোনাৰ বাৰু মতামত কি? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। এতিয়া আহক প্ৰাৰ্থনাৰে আমি আজিৰ আলোচনালৈ আগবাঢ়োঁহক। আমি প্ৰাৰ্থনা কৰোঁ, হে আমাৰ স্বৰ্গত থকা মহান পিতা পৰমেশ্বৰ, আমি আপোনাৰ নামৰ ধন্যবাদ আৰু প্ৰশংসা কৰোঁ কাৰণ আপোনাৰ দয়া আৰু অনুগ্ৰহত আজি আমি ইয়োবৰ পুস্তকৰ শেষ অধ্যায়ত উপনীত হৈছোহি আৰু ইয়োব আৰু তেওঁৰ বন্ধুসকলৰ যোগেদি আমাৰ জীৱনৰ কাৰণেও বৰ মূল্যৱান আৰু আত্মিক শিক্ষা লাভ কৰিছো। প্ৰাৰ্থনা কৰিছো প্ৰভু, এই শিক্ষাই যেন আমাক নম্ৰ হ'বলৈ সহায় কৰে আৰু আপোনাৰ স্বৰ্গীয় পোহৰৰ আলোকত আমি যেন নিজকে চাব পাৰোঁ আৰু নিজৰ দুৰৱস্থা দেখা পাই অনুতাপেৰে আপোনাৰ হাতত শুধাই দিব পাৰোঁ, আপুনি আমাক এনে আশীৰ্বাদ কৰক। লগতে প্ৰাৰ্থনা কৰিছো প্ৰভু, আজিৰ অনুষ্ঠানৰ পাছত আমি আন পুস্তকত প্ৰৱেশ কৰিম আৰু বিগত দিনবোৰৰ দৰে আন আন পুস্তকৰ আলোচনাটো আপোনাৰ যাতে আশীৰ্বাদ থাকে। লগতে এই ধাৰাবাহিক আলোচনাৰ যোগেদি আমি যেন আত্মিক দিশত দিনক দিনে বৃদ্ধি পাব পাৰোঁ, আপুনি এনেদৰে আশীৰ্বাদ কৰক। আমাৰ শ্ৰোতাসকলৰ জীৱনত আপোনাৰ আশীৰ্বাদ বিশেষভাৱে প্ৰকাশ পাই উঠিবলৈ দিয়ক। প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি 42 নম্বৰ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় পদ পাঠ কৰি মূল আলোচনাৰ পাতনি মেলোৱা হওক। পাঠ কৰি দিছো। তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক'লে, মই জানো যে তুমি সকলোকেই কৰিব পাৰা, কোনো সংকল্প তোমাৰ অসাধ্য নহয়। প্ৰিয় শ্ৰোতা, এয়া চাওকচোন, ইয়োবে ঈশ্বৰক কি বুলি স্বীকাৰ কৰিছে? ইয়োবে স্বীকাৰ কৰিছে যে ঈশ্বৰ সৰ্বশক্তিমান, তেওঁ সকলো কৰিব পাৰে, তেওঁৰ অসাধ্য একো নাই। এতিয়া কথা হ'ল, আপুনি বাৰু ঈশ্বৰক কি বুলি ভাবে? ইয়োবে যিজনক সৰ্বশক্তিমান ঈশ্বৰ বুলি স্বীকাৰ কৰিছে সেইজনকে আপুনিও ঈশ্বৰ বুলি স্বীকাৰ কৰেনে? যদি নকৰে তেন্তে ঈশ্বৰ সম্পৰ্কে আপোনাৰ ধাৰণা শুদ্ধ নহয়। ঈশ্বৰ ইমান শক্তিশালী যে তেওঁ কৰিব নোৱাৰা কাম একোৱেই নাই, সেইবুলি আমি তেওঁৰ শক্তি প্ৰকাশ কৰিবলৈ তেওঁক যিহকে কৰিব কওঁ তাকেই তেওঁ নকৰে। তেওঁৰ নিজৰ আঁচনিমতেহে কাম কৰে। এইটোৱেই হ'ল ঈশ্বৰৰ শক্তিৰ বৈশিষ্ট্য। এতিয়া আমি 3 নম্বৰ পদটো পাঠ কৰি দিছো। ইয়াত এনেদৰে লিখা আছে, এই যিজনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখে এইটো কোন? সেইদৰে কৰি মই নুবুজা মই নজনা মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই কলো। প্ৰিয় শ্ৰোতা, অৱশেষত ইয়ুবে স্বীকাৰ কৰিছে যে তেওঁ ঈশ্বৰৰ সম্বন্ধে যিমানবোৰ কথা কৈছে সেইবিলাক তেওঁ নাজানিয়েই কৈছে, আৰু কথাবিলাক সঁচা বা সঠিক কথা নাছিল। আজি আমিও ঈশ্বৰ সম্বন্ধে বহু সময়ত বহু আলাপ আলোচনা কৰোঁ আৰু সেইবোৰ বহুত সময়ত নাজানিয়েই কৰোঁ। চাৰি নম্বৰ পদৰ পৰা ছয় নম্বৰ পদলৈকে পাঠ কৰিছো। মিনতি কৰোঁ, শুনা, মই কথা কওঁ, মই তোমাক সুধো, তুমি মোক কোৱা। পূৰ্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলো। এই হেতুকে মই নিজকে ঘৃণাইছো, ধূলি আৰু ছাইত বহি খেদ কৰিছো। প্ৰিয় শ্ৰোতা, ইয়ুবে নিজে স্বীকাৰ কৰিছে যে ঈশ্বৰৰ সম্বন্ধে তেওঁৰ আগৰ ধাৰণাটো ভুল আছিল, কিন্তু এতিয়া তেওঁ এটা নতুন আৰু সঠিক ধাৰণা পাইছে। এতিয়া তেওঁ বুজি পাইছে যে ঈশ্বৰক কোনো প্ৰশ্ন কৰাৰ যোগ্যতা তেওঁৰ নাই। ঈশ্বৰে যি কৰে সকলো ঠিকেই কৰে, তেওঁ মাত্ৰ নম্ৰতাৰে ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এয়াই হ'ল ঈশ্বৰৰ লগত ইয়ুবৰ নতুন সম্বন্ধৰ ফল। এই সম্বন্ধৰ ফলত ইয়ুবে নিজৰ প্ৰকৃত অৱস্থাটো এতিয়া দেখা পাইছে। ঈশ্বৰৰ দৃষ্টিত তেওঁ কিমান ঘিনলগীয়া সেই কথাটো তেওঁ জানিব পাৰিছে, আৰু সেই কথা উপলব্ধি কৰি তেওঁ এতিয়া নিজে নিজকে ঘৃণাইছে। সেইকাৰণে তেওঁ ধূলি আৰু ছাইৰ মাজত বহি অনুতাপ কৰিছে আৰু ঈশ্বৰৰ হাতত নিজক শুধাই দিছে। এইখিনিতে প্ৰকৃত অনুশোচনাৰ দুটা স্তৰ আমি দেখিবলৈ পাওঁ। তাৰে প্ৰথমটো হৈছে, আমি যে ঈশ্বৰৰ দৃষ্টিত কিমান ঘিনলগীয়া সেই অৱস্থাটো, সেই কথাটো জানিব লাগিব। দ্বিতীয়টো হ'ল, আমি আমাৰ দুৰৱস্থাৰ কাৰণে নিজে নিজক ঘিণাব লাগিব আৰু নিজৰ ধাৰ্মিকতা আৰু ভাল কামৰ ওপৰত নিৰ্ভৰ নকৰি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এয়াই হ'ল প্ৰকৃত অনুতাপ। প্ৰিয় শ্ৰোতা, ঈশ্বৰ যে সকলোতকৈ সৰ্বশ্ৰেষ্ঠ এই কথাটো ইয়ুবে এতিয়া বুজি পাইছে, আৰু সেইকাৰণে আগতে কোৱা ভুল কথাবিলাকৰ কাৰণে তেওঁ অনুশোচনা কৰিছে। আৰু ইয়ুবে বুজি পাইছে যে তেওঁৰ জীৱনত ঈশ্বৰৰ এটা মহৎ উদ্দেশ্য আছে, আৰু সেই উদ্দেশ্যটো ঈশ্বৰে সিদ্ধ কৰিছে। ঈশ্বৰৰ সেই উদ্দেশ্য সিদ্ধ হ'বলৈ তেওঁৰ জীৱনত ইমান দুখ কষ্টবোৰ আহিছে, যাতে তেওঁ নম্ৰতাৰে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিব পাৰে। এই কথাটো ইয়ুবে বুজিব পাৰিছিল যেতিয়া তেওঁ ঈশ্বৰৰ স্বৰ্গীয় পোহৰত নিজকে দেখা পাইছিল। আজি আমিও যাতে ঈশ্বৰৰ স্বৰ্গীয় পোহৰত নিজকে চাব পাৰোঁ, সেইকাৰণে প্ৰথম যোহন এক নম্বৰ অধ্যায়ৰ ছয় আৰু সাত নম্বৰ পদ সোঁৱৰণ কৰিবলৈ কৈছে। পাঠ কৰি দিছো, শুনকচোন। ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতা আছে, ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত ফুৰোঁ তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে, আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। ইয়ুবেও ঈশ্বৰৰ পোহৰলৈ আহিছিল, সেইকাৰণে ঈশ্বৰৰ লগত তেওঁৰ নতুন সম্বন্ধ স্থাপন হ'ল। কেৱল ঈশ্বৰৰ লগতে নহয়, তেওঁৰ বন্ধুসকলৰ লগতো এটা নতুন সম্বন্ধ স্থাপন হ'ল। সেই বিষয়ে আমি এতিয়া জানিবলৈ পাম। আমি সাত নম্বৰ পদৰ পৰা ন নম্বৰ পদলৈকে পাঠ কৰি দিছো, শুনিবচোন। যীহুৱাই ইয়ুবক এইবোৰ কথা কোৱাৰ পাছত তেওঁ তৈমনীয়া ইলিফজক ক'লে, তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে, কাৰণ মোৰ দাস ইয়ুবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। এই হেতুকে তোমালোকে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ লৈ মোৰ দাস ইয়ুবৰ ওচৰলৈ গৈ নিজৰ নিমিত্তে হোম বলি উৎসৰ্গ কৰা, তাতে মোৰ দাস ইয়ুবে তোমালোকৰ নিমিত্তে প্ৰাৰ্থনা কৰিব, কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে যাতে মই তোমালোকক প্ৰতিফল নিদিম, এই নিমিত্তে মই তেওঁকহে গ্ৰহণ কৰিম। কিয়নো তোমালোকে মোৰ দাস ইউবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। তেতিয়া তৈমনীয়া ইলিফজৰ চুহিয়া বিলদদ আৰু নামাথিয়া চুফৰে গৈ জিহুৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰেই কৰিলে। তাতে জিহুৱাই ইউবক গ্ৰহণ কৰিলে। প্ৰিয় শ্ৰোতা, এই পদকেইটাত কি এটা সুন্দৰ কথা কোৱা হৈছে চাওকচোন। ঈশ্বৰে ইউবক কৈছে যে তুমি তোমাৰ বন্ধুসকলৰ লগত যুক্তিতৰ্ক নকৰি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰা। সেইমতে ইউবেও তেওঁৰ বন্ধুসকলৰ বাবে ঈশ্বৰৰ ওচৰত নৈবেদ্য উৎসৰ্গ কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ লৈছে। অতি সুন্দৰ কথা নহয়নে বাৰু? ঠিক সেইদৰে আজি আমিও ধৰ্মক লৈ পৰস্পৰৰ মাজত হাই কাজিয়া তৰ্ক বিতৰ্ক কৰিব নালাগে, বৰং পৰস্পৰে ইজনে সিজনক সহায় কৰিব লাগে, প্ৰাৰ্থনাত থাকিব লাগে। এই বিষয়ে গালাতিয়া 6 নম্বৰ অধ্যায়ৰ প্ৰথম পদত ঈশ্বৰে আমাক এইবুলি কৈছে, হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক আকৌ সুস্থ কৰা, পাছে জানো তুমিও পৰীক্ষাত পৰা, এই কাৰণে নিজক চাবা। এয়া চাওক প্ৰিয় শ্ৰোতা, ইউবে তেওঁৰ অহংকাৰী ভাৱ এৰি নম্ৰ হোৱাৰ লগে লগে সকলো যুক্তিতৰ্ক বাদ বিবাদৰ অন্ত পৰিল আৰু ঈশ্বৰৰ লগত আৰু বন্ধুসকলৰ লগতো এটি নতুন সম্বন্ধ স্থাপন হল। আচল কথা এইটোৱেই, নম্ৰতা এটা বৰ ডাঙৰ গুণ। নম্ৰতাত বাদ বিবাদৰ কোনো স্থান নাই। এইবাৰ 10 আৰু 11 নম্বৰ পদ পাঠ কৰি দিছো। আৰু ইউবে তেওঁৰ বন্ধুবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিলত জিহুৱাই তেওঁৰ দুৰ্দশা পৰিৱৰ্তন কৰিলে আৰু জিহুৱাই ইউবক আগতকৈ দুগুণ সম্পত্তি দিলে। পাছে তেওঁৰ ভায়েক ককায়েক আৰু বায়েক ভনীয়েকবিলাকে আৰু তেওঁৰ আগৰ চিনাকি লোকবিলাকে ইউবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰ সৈতে ভোজন কৰিলে আৰু তেওঁৰ নিমিত্তে দুখ প্ৰকাশ কৰিলে আৰু জিহুৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক সান্ত্বনা কৰিলে আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ কচিতা ৰূপ আৰু এটা এটা সোণৰ কুণ্ডল দিলে। প্ৰিয় শ্ৰোতা, ইউব নম্ৰ হোৱাৰ লগে লগে তেওঁৰ নতুন সম্বন্ধ স্থাপন হোৱাই নহয়, তেওঁৰ জীৱনৰো পৰিৱৰ্তন হ'ল। তেওঁ এটা নতুন আৰু সুস্থ শৰীৰ পালে আৰু তেওঁৰ আগতে যিমান ধন সম্পত্তি আছিল সেইবিলাক পুনৰ ঘূৰাই পোৱাই নহয়, বৰং তাৰ দুগুণ কৰি ঈশ্বৰে তেওঁক দিলে। ঈশ্বৰে তেওঁক সকলো কামতে আশীৰ্বাদ কৰিলে আৰু তেওঁক দিনে দিনে সকলো দিশতে আগবঢ়াই নিলে। তাৰোপৰি তেওঁৰ দুখৰ কালত যিবিলাক মানুহে তেওঁক ঘীণ কৰিছিল সেইসকলেও তেওঁৰ ওচৰলৈ আহিল আৰু সান্ত্বনা দিবলৈ ধৰিলে। তেওঁলোকে ইউবক উপহাৰ দিলে আৰু সকলোৰে লগত ইউবৰ এটা নতুন সম্বন্ধ স্থাপন হ'ল। এইবাৰ 12 আৰু 13 নম্বৰ পদ দুটা পঢ়িছো। এইদৰে জিহুৱাই ইউবৰ প্ৰথম অৱস্থাতকৈ শেষৰ অৱস্থা অধিক আশীৰ্বাদযুক্ত কৰিলে। তাতে তেওঁৰ 14,000 মেহৰ উচাগ, 6,000 উট, 1,000 হাল বলদ আৰু 1,000 গাধী হল। তেওঁৰ 7টা পুতেক আৰু 3জনী জীয়েকো হল। প্ৰিয় শ্ৰোতা, এয়া চাওকচোন, প্ৰথম অৱস্থাত ইউবৰ যিমান পশুৰ যাগ আছিল সেইবিলাকৰ দুগুণ দুগুণ হল। ঈশ্বৰে তেওঁক আচৰিত ধৰণে আশীৰ্বাদ কৰিলে। তাৰোপৰি তেওঁ আগতে যিমানকেইজন পু আৰু জি হেৰুৱাইছিল সিমানকেইজন পু জি আকৌ পালে। তাৰমানে আগৰ কেইজন পুনৰ জি উঠা নাই, কিন্তু ইউবলৈ তেওঁলোকৰ জন্ম হল। এইখিনিতে কোনোবাই হয়তো সুধিব পাৰে যে তেওঁৰ পশুৰ যাগ যিহেতু দুগুণ কৰা হল, গতিকে পু জিসকলৰ সংখ্যাও দুগুণ কৰা হ'ব লাগিছিল, কিন্তু কৰা নহল কিয়? প্ৰিয় শ্ৰোতা, এই কথাটো যদি আমি আত্মিকতাৰ দৃষ্টিৰে চাওঁ তেন্তে দেখা পাওঁ যে তেওঁলোকৰ সংখ্যাও দুগুণ কৰা হল, কাৰণ তেওঁলোক শাৰীৰিকভাৱে মৰিল যদিও আত্মিকভাৱে জীয়াই আছে। এদিনাখন ইউবে তেওঁলোকৰ লগত থাকিবলৈ পাব। এতিয়াও তেওঁলোক ইউবৰেই সন্তান হৈ আছে। আচলতে আমি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলে নিজৰ আপোনজনক কেতিয়াও নেহেৰুৱাওঁ। তেওঁলোক পৃথিৱীৰ পৰা গুচি গ'লেও স্বৰ্গত আমি তেওঁলোকক পুনৰ লগ পাম। এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে এইবুলি কৈছে যে তেখেতৰো দুজনী জীয়েক আছিল। মানুহে সুধিলে তেখেতে এতিয়াও দুজনী জীয়েক থকা বুলিয়েই কয়। তেতিয়া মানুহবিলাকে দুয়োজনীকে চাবলৈ মন কৰে। সেই সময়ত তেওঁ কয় যে এতিয়া এজনীহে তেওঁৰ লগত আছে আৰু আনজনী স্বৰ্গত আছে। অতি সোনকালে তেওঁ তাইকো লগ পাব সেই বিষয়ে তেওঁ অকণো চিন্তিত নহয়। কিন্তু পৃথিৱীত যিজনী জীয়াই আছে সেইজনীক লৈহে তেওঁ চিন্তিত যে তাই সঁচাকৈ স্বৰ্গৰাজ্যৰ অধিকাৰী হৈ থাকিব পাৰিবনে নোৱাৰে। এই কথাৰ পৰা আমি স্পষ্টকৈ জানিব পাৰো ইয়োবৰো পুঁজিৰ সংখ্যা দুগুণ কৰা হৈছিল। আধা তেওঁৰ লগত আছে আৰু আধা স্বৰ্গত জীয়াই আছে। এইবাৰ 14 আৰু 15 নম্বৰ পদ দুটা পাঠ কৰিছো। তেওঁৰ বৰজনীৰ নাম জিমিমা, দ্বিতীয়জনীৰ নাম কোচিয়া আৰু তৃতীয়জনীৰ নাম কেৰণ হপ্পুক ৰাখিলে। ইয়োবৰ জীয়েকবিলাকৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগল আৰু বাপেকে তেওঁবিলাকৰ ভায়েক ককাকবিলাকৰ লগত তেওঁবিলাককো উত্তৰাধিকাৰ দিলে। ইয়োবে তেওঁৰ জীয়েকসকলক বৰ সুন্দৰ সুন্দৰ নাম দিছিল আৰু পুতেকহঁতৰ দৰে জীয়েকহঁতকো সমান উত্তৰাধিকাৰ দিছিল। তেওঁলোক গোটেই দেশৰ ভিতৰতেই পৰম সুন্দৰী আছিল। তেওঁবিলাককো উত্তৰাধিকাৰ দিলে। ইয়াৰ পাছত ইয়োবে আৰু 140 বছৰ জীয়াই থাকি নিজৰ পু নাতি আদি 4 পুৰুষলৈকে দেখিলে। এইদৰে ইয়োব বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে। প্ৰিয় শ্ৰোতা, সীমাহীন দুখ যন্ত্ৰণা ভোগ কৰাৰ পাছত ইয়োবে যি নতুন জীৱন পাইছিল সেই জীৱন ধন সম্পত্তি মান মৰ্যাদা ঐশ্বৰ্য আৰু অনুগ্ৰহেৰে ভৰপূৰ জীৱন আছিল। নতুন জীৱনত তেওঁ আকৌ 140 বছৰ জীয়াই আছিল। তেওঁৰ জীৱনতে তেওঁ 4টাকৈ নিজৰ বংশধৰ দেখা পাইছিল। তেওঁৰ জীৱন বৰ আচৰিত জীৱন আছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বচন পবিত্ৰ বাইবেল শাস্ত্ৰত ইয়োবৰ জীৱনী সন্নিৱিষ্ট কৰা হৈছে কাৰণ ইয়াৰ যোগেদি ঈশ্বৰে আমাক সকলোকে কেইটামান শিক্ষা দিব বিচাৰিছে। তাৰ ভিতৰত ঈশ্বৰ যে সৰ্বেসৰ্বা, সকলোৰে সৃষ্টিকৰ্তা আৰু মানুহক সৃষ্টি কৰাৰ আগতে তেওঁ আকাশমণ্ডল সৃষ্টি কৰিছিল সেই কথা আমি জানিব লাগে। তাৰ পাছত ঈশ্বৰ যে অসীম জ্ঞানী, তেওঁৰ জ্ঞানৰ সীমা নাই সেই কথাও আমি জানিব লাগে। মানুহৰ মাজত তেওঁৰ সমতুল্য জ্ঞান কাৰো নাই। আকাশৰ তলত, পৃথিৱীৰ ওপৰত, আকাশৰ গভীৰতাত অনুসন্ধান কৰিও আমি তেওঁৰ জ্ঞান পাব নোৱাৰো। ঈশ্বৰে আমাক যি জ্ঞান দিছে আমি ঈশ্বৰক অনুসন্ধান কৰিব নোৱাৰো যদিহে তেওঁ নিজে আমালৈ নিজকে প্ৰকাশ নকৰে। ঈশ্বৰে ইয়োবৰ আগত নিজেই প্ৰকাশ কৰিছিল আৰু সেইদৰে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি ঈশ্বৰে আজি আমালৈ নিজকে প্ৰকাশ কৰিছে। আমি মানুহবিলাক স্বভাৱতেই গৰ্বী, অহংকাৰী আৰু যুক্তিবাদী। আমি নম্ৰ হ'ব নোৱাৰো, সেইকাৰণে আমাৰ জীৱনত অনেক সমস্যা আহি পৰে আৰু ঈশ্বৰেও আমাৰ ওপৰত তেওঁৰ আঁচনি সিদ্ধ কৰিব নোৱাৰে। কিন্তু আমি যদি নম্ৰ মনে ঈশ্বৰৰ হাতত নিজকে অৰ্পণ কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত থকা ঈশ্বৰৰ আঁচনি তেওঁ সিদ্ধ কৰিব। ইয়োবৰ জীৱনৰ যোগেদি প্ৰধানকৈ এই দুটা কথাই আমাক দেখুওৱা হৈছে। ইয়োব যেতিয়ালৈকে গৰ্বী আৰু অহংকাৰী হৈ আছিল তেতিয়ালৈ ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিব পৰা নাছিল। কিন্তু যি মুহূৰ্তত তেওঁ নম্ৰ হ'ল তেতিয়াৰ পৰা ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিবলৈ ধৰিলে। প্ৰিয় শ্ৰোতা, আজি আমি ইয়োবৰ পুস্তকৰ আলোচনা কৰি শেষ কৰিলোঁ। আশা কৰোঁ এই পুস্তকৰ যোগেদি আমি আটাইয়ে নতুন জ্ঞান আৰু আশীৰ্বাদ লাভ কৰিছোঁ। এই সন্ধিক্ষণত আমি ঈশ্বৰকো ধন্যবাদ দিব লাগিব কাৰণ তেওঁৰ অনুগ্ৰহত গোটেই ইয়োবৰ পুস্তকৰ আলোচনা সুন্দৰকৈ প্ৰচাৰিত হ'ল। আজিৰ পাছত অহা অনুষ্ঠানত আমি আন এখন পুস্তকৰ পাতনি মেলিম। আশা কৰোঁ তাৰ যোগেদিও ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব। আমি আপোনালোককো ধন্যবাদ জ্ঞাপন নকৰাকৈ থাকিব নোৱাৰো কাৰণ আপোনালোকৰ একান্ত সহযোগত আমাৰ এই ৰেডিঅ' অনুষ্ঠানে যথেষ্ট সফলতা লাভ কৰিছে বুলি আমি ক'ব পাৰোঁ। আপোনালোকৰ সহযোগিতাই হ'ল আমাৰ উৎসাহ আৰু প্ৰেৰণা আৰু এই অনুষ্ঠানৰ সফলতাৰ উৎস। গতিকে আগন্তুক পুস্তকৰ আলোচনাটো আপুনি সহযোগ কৰিব বুলি আমি আশা ৰাখিছো। আজিলৈ আমি ইমানতেই সামৰিব খুজিছো। আপোনালোক আটাইকে যীশুখ্ৰীষ্টৰ নামত ধন্যবাদ জনাই আজিলৈ মেলানি বাগিছো। নমস্কাৰ।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলে আৰু অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে চরণলৈ যীশুৰ হাইরে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে চরণলৈ যীশুৰ হাইরে মনৰ ভাৱনাবোৰ।
আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন ট্ৰান্সৱল ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। ঠিকনাটো আকৌ এবাৰ কৈছোঁ, ভক্তিবচন ট্ৰান্সৱল ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in। আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 9854040889। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 9854040889। আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। সুকে করে হিয়া গধুর এ আত্মগ্লানিয়ে অশ্রুধারীরে আনিছে চরণলৈ যীশু হাইরে মনৰ ভাৱনাবোৰ।